হ্যালো,
হ্যালো
বুঝতে পেরেছি।
দাদা আপনি, হ্যালো হ্যালো
আমি কি সামার রাহিল নেই খাবি
দাদা,
মিন্ডার ডাক।
আসি আমি বলছেন সাপোর্ট টিম আছে না ধর ছিলেন তো
আসি
এই যে ছেলে বললেন পরে
আসি
না
কেন
ওরা দি আজি যাবো
জামো
হ্যাঁ
আদি সাপোজ এজেন্ট সানসেট ফ্রম
যাবো না কেমতি না অন্তরে মালিক
মেন
লোক
সোস ওটা লাইন মকসতি ফেললাকো।
আই অলরেডি আলিং মানে
ওকে আসি
মারাথন লাই নাম্বার কো আলিং আয়ার আলো বতা নো মিসারাবত নো না ইন নাতে তেশালে পার্সেন্ট আর লোক দা বিলো সলা সম
আসি
ইয়ার আই
ভার্চুয়াল নো
ভিডিও নি ভার্চুয়াল
আসি
ምንስ ወንትናችሁ የእናንተ ያ ማለት ያላችሁ
እኛ ጋር ከትርፉ ላይ 85 በ15 ነው። 85% ለኤጀንቱ ነው፣ 15% ለእኛ ነው። ከዛ ደግሞ 35000 ብር በካሽ ወይም ደግሞ 50000 በቼክ ማስያዝ አለበት መጀመሪያ ላይ።
ጀበረሽ
እና ሌላ ወጪውን ራስህ ከቨር የምታደርገው ያለው ነገር ይሄ ነው። ሌላ ምንድን ነው ተጨማሪ ማወቅ የምትፈልገው?
እሱ ሳይሆን እንትኑ ሲስተሙ ውድድ ያላችሁ እሱ ችግር የለም። ኦልሬዲ እየሰራ አሁን በዚህ ሰዓትም እየሰራ ያለ ሱቅ ነው፣ ግን ሲስተሙ ውድድ ነው። ይሄ ካይሮን ነው ወይስ ምን አይነት ካይሮን የሚለው በጣም ያስበላል። ታውቂያለሽ እንደ ኤጀንት
አንተ የትኛውን ነው የፈለግከው?
እኔ የምጠቀመው እንግዲህ ኤቨርላንድ ነው። አሁን ላይ አስተካክለው የሰጡኝ ኤቨርላንድ ይላል።
እሺ
ካሸር አለው ምናምን፣ ካሸር ነው ይሄ ለጊዜው ካሸር ብዙ ራሱ ቢለው ግን እንትን ሲ ይሄ ዩአርኤሉ ኤቨርላንድ ጌምስ ምናምን ዶት ኮም ምናምን የሚለው
እሺ። አንዴ መስመር ላይ ትጠብቀኛለህ? ስፔሲፊክ የሆነ ኢንፎርሜሽን ሱፐርቫይዘር ይሰጣል። እሺ ስላገናኘህ ነው። አንዴ ማን ልበን ስምህን?
ብስራት።
ብስራት መልሰን እንደውልልህ። ብስራት ከስተመር እያናገረ ነው።
እሺ ችግር የለም።